জোহন অধ্যায় 17। যীশুৱে এইবোৰ কথা কৈ স্বৰ্গলৈ চকু তুলি ক'লে,
হে পিতৃ, সময় আহিল, তুমি পুত্ৰক যি সকলো দিলা, সেই সকলোকে পুত্ৰই অনন্ত জীৱন দিবলৈ তুমি মৰ্ত্য মাত্ৰেই ওপৰত তেওঁক যেনেকৈ ক্ষমতা দিলা, পুত্ৰই তোমাক মহিমান্বিত কৰিবলৈ তেনেকৈ মহিমান্বিতও কৰা। আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা এই অনন্ত জীৱন। তুমি মোক যি কৰ্ম কৰিবলৈ দিছিলা, মই তাক সিদ্ধ কৰি পৃথিৱীত তোমাক মহিমান্বিত কৰিলোঁ। হে পিতৃ, জগত হোৱাৰ আগেয়ে তোমাৰ সৈতে থাকোঁতে মোৰ যি মহিমা আছিল, সেই মহিমাৰে এতিয়া তোমাৰে সৈতে মোক মহিমান্বিত কৰা। তুমি এই জগতৰ মাজৰ পৰা যিবিলাক মানুহক মোক দিলা, সেইবিলাকৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ, তেওঁবিলাক তোমাৰেই আছিল, তুমি তেওঁবিলাকক মোক দিলা, আৰু তেওঁবিলাকে তোমাৰ বাক্য পালন কৰিলে। আৰু তুমি মোক যি যি দিছিলা, সেই সকলোৱে যে তোমাৰ পৰা হয়, তেওঁবিলাকে তাক এতিয়া জানিছে, কিয়নো তুমি যি যি বচন মোক দিলা, সেই বচন মই তেওঁবিলাকক দিলোঁ, আৰু তেওঁবিলাকে সেই সকলোকে গ্ৰহণো কৰিলে। আৰু মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁবিলাকে নিশ্চয়কৈ জানিলে, আৰু তুমি যে মোক পঠালা তাকো বিশ্বাস কৰিলে। মই তেওঁবিলাকৰ নিমিত্তে নিবেদন কৰিছোঁ, জগতৰ নিমিত্তে নিবেদন কৰিছোঁ, এনে নহয়, মই যিবিলাকক মোক দিলা তেওঁবিলাকৰ নিমিত্তেহে কৰিছোঁ, কিয়নো তেওঁবিলাক তোমাৰেই, আৰু যি যি মোৰ সেই সকলোৱেই তোমাৰ, আৰু যি যি তোমাৰ সেই সকলোৱেই মোৰ, আৰু মই তেওঁবিলাকত মহিমান্বিত হৈছোঁ। মই এই জগতত আৰু নাথাকোঁ, এইবিলাক হলে এই জগতত থাকিল, আৰু মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ, তেওঁবিলাকো তেনেকৈ যেন এক হ'ব। এই নিমিত্তে তুমি যি নাম মোক দিলা, তোমাৰ সেই নামত তেওঁবিলাকক ৰাখা। মই তেওঁবিলাকৰ লগত থকা কালত তুমি যি নাম মোক দিলা, তোমাৰ সেই নামত মই তেওঁবিলাকক ৰাখিলোঁ, আৰু তেওঁবিলাকক পহৰা দিলোঁ, তাতেই তেওঁবিলাকৰ এজনো বিনষ্ট নহ'ল। শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ অকল বিনাশৰ পুত্ৰহে বিনষ্ট হ'ল। কিন্তু মই এতিয়া তোমাৰ ওচৰলৈ যাওঁ, আৰু মোৰ আনন্দ যেন তেওঁবিলাকত সিদ্ধ হয়, এইকাৰণে জগতত থাকোঁতেই এইবোৰ কথা কৈছোঁ। মই তোমাৰ বাক্য তেওঁবিলাকক দিলোঁ, আৰু মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নোহোৱাত জগতে তেওঁবিলাকক ঘৃণালে। মই নিবেদন নকৰোঁ যে তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকৰ পাপ আত্মাৰ পৰা ৰাখা। মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়, সত্যতাত তেওঁবিলাকক পবিত্ৰ কৰা। তোমাৰ বাক্যই সত্য, তুমি যেনেকৈ মোক জগতলৈ পঠালা, ময়ো তেনেকৈ তেওঁবিলাকক জগতলৈ পঠালোঁ, আৰু তেওঁবিলাককো যেন সত্যতাত পবিত্ৰ কৰা হয়, এই আশয়েৰে তেওঁবিলাকৰ নিমিত্তে মই নিজকে পবিত্ৰ কৰোঁ। কেৱল এওঁবিলাকৰ নিমিত্তে মই নিবেদন কৰোঁ এনে নহয়, কিন্তু এওঁবিলাকৰ বাক্যৰ দ্বাৰাই মোৰ বিশ্বাস কৰা সকলোবিলাকৰ নিমিত্তেও নিবেদন কৰোঁ, যেন তেওঁবিলাক সকলো এক হয়। হে পিতৃ, তুমি যে মোক পঠালা, ইয়াক জগতে বিশ্বাস কৰিবলৈ তুমি যেনেকৈ মোক, আৰু মই যেনেকৈ তোমাক, তেওঁবিলাকো তেনেকৈ যেন আমাত হয়। আৰু তুমি যে মোক পঠালা, আৰু মোক যেনেকৈ প্ৰেম কৰিলা, তেওঁবিলাককো যে তেনেকৈ প্ৰেম কৰিলা, ইয়াকে জগতে জানিবলৈ আমি যেনেকৈ এক, তেওঁবিলাককো তেনেকৈ যেন এক হয়। মই তেওঁবিলাকত আৰু তুমি মোৰ থকাত তেওঁবিলাক যেন সম্পূৰ্ণকৈ এক হয়, এই নিমিত্তে তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁবিলাকক দিলোঁ। হে পিতৃ, জগত স্থাপন কৰাৰ আগেয়ে তুমি মোক প্রেম করার কারণে যে মহিমা মোক দিলা, মোর সেই মহিমা তুমি মোক দিয়া মানুষবিলাকে দেখা পাবলৈ মই থকা ঠাই মোর তেওবিলাক যেন থাকে, এই মোর বাঞ্ছা। হে ধর্মময় পিতৃ, জগতে তোমাক না জানিলে কিন্তু মই তোমাক জানিলো, আর তুমি যে মোক পঠালা তাক তেওবিলাকে জানিলে, আর তুমি মোক যে প্রেমেরে প্রেম করিলা সেই যেন তেওবিলাকত থাকে আর মই যেন তেওবিলাকত থাকো, এই নিমিত্তে মই তোমার নাম তেওবিলাকক জানালো আর জানাম।